وَإِنَّ مِنْهُمْ لَفَرِيقًا يَلْغُونَ أَلْسِنَتَهُمْ بِالْكِتَابِ لِتَحْسَبُوهُ مِنَ الْكِتَابِ وَمَا هُوَ مِنَ الْكِتَابِ وَيَقُولُونَ هُوَ مِنْ عِنْدِ اللَّهِ وَمَا هُوَ مِنْ عِنْدِ اللَّهِ وَيَقُولُونَ عَلَى اللَّهِ الْكَذِبَ وَهُمْ يَعْلَمُونَ
আৰু নিশ্চয় সিহঁতৰ মাজত এনেকুৱা এটা দলো আছে যিসকলে কিতাপক জিভাৰ দ্বাৰা বিকৃত কৰে যাতে তোমালোকে সেইটোক আল্লাহৰ কিতাপৰ অংশ বুলি ভাবা অথচ সেইটো কিতাপৰ অংশ নহয় কিন্তু সিহঁতে কয় এইটো আল্লাহৰ তৰফৰ পৰা অহা অথচ সেইটো আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ হোৱা নাই বৰং সিহঁতে জানি বুজি আল্লাহৰ ওপৰত মিছা কথাহে কয়।